وَدُّوا لَوْ تَكْفُرُونَ كَمَا كَفَرُوا فَتَكُونُونَ سَوَاءً فَلَا تَتَّخِذُوا مِنْهُمْ أَوْلِيَاءَ حَتَّى يُهَاجِرُوا فِي سَبِيلِ اللَّهِ فَإِن تَوَلَّوْا فَخُذُوهُمْ وَاقْتُلُوهُمْ حَيْثُ وَجَدْتُمُوهُمْ وَلَا تَتَّخِذُوا مِنْهُمْ وَلِيًّا وَلَا نَصِيرًا
কিওতে এটো কামন করে যে কিওতে যেন কই কুফরি কৰিছে তোমালোকেও তেনে কই কুফরি করা যাতে তোমালোকে কিওতৰ সমান হ'ব পাৰা কে আল্লাহৰ পথত হিজৰত নকৰা লৈকে কিওতৰ কাকু বন্ধু ৰূপে গ্ৰহণ নকৰিবা যদি কিওতে মুখ ঘূৰাই লয় তেন্তে কিওতক যতেই পাবা গ্ৰেপ্তাৰ কৰিবা আৰু হত্যা কৰিবা আৰু কিওতৰ মাজৰ কাকু বন্ধু আৰু সহায়কাৰী ৰূপে গ্ৰহণ নকৰিবা